মৃত্যুমুখী জীবন
মোৰ এক প্ৰেমহীনতাৰ ষ্টেচনলৈ।
যৌৱনিকা বৰিল এটি প্ৰেম অধ্যায়ৰ, আজি মোৰ হৃদয়ৰ বিজ্ঞাপন শূন্য। চিন্তা নকৰিবা, তুমি আঁতৰি যোৱাৰ দুখত মই আত্মহত্যা নকৰোঁ, নকৰোঁ আত্মহত্যা, ইমান তললৈ মই নামিব নোৱাৰোঁ। মোৰ হিয়াখনে নীৰৱে খুব কান্দে জানা, আজি মদ খাইছোঁ, কিন্তু তোমাৰ নামত নহয়, না নহয়, নিজকে শুধৰাবলৈ। কি কৰোঁ কোৱা, মই যে এতিয়া এটা জীয়া কংকাল, জ্বলি জ্বলি শেষ হৈ জীয়াই আছোঁ, ঠিক চিতাৰ আধা পোৰা যোৱা কাঠৰ টুকুৰাটোৰ দৰেই। হিয়াৰ দাপোনত তুমি, কলিজাত তুমি, তেজত তুমি, প্ৰাণত তুমি, উশাহত তুমি, সপোনত তুমি, দিঠকত তুমি, সকলোতে তুমি 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 তুমি, মাথো তুমি। না 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 না, সেইটো হ'ব নোৱাৰে, কাৰণ এতিয়াতো তুমি আন কাৰোবাৰ চিৰলগৰী। এতিয়া সকলোতে মাথো শূন্য, শূন্যতাৰ আকাশত বিচৰণ কৰি ফুৰোঁ। জীয়াই থকাৰ মোৰ নতুন সূত্ৰ তিনিটা, মৰে আৰম্ভ হয় মৃদুল, মৰে ধ্বংস হয় মদ, আৰু মৰে শেষ হয় মৃত্যু। স্বাগতম মোৰ মৃত্যুমুখী যাত্ৰা। বৰকৈ ভাগি পৰিছোঁ মই, উদাগ হৈ পৰিছোঁ মই, কিন্তু নীৰৱ হৈ পৰা নাই। ধৰাশায় হৈ পৰিছোঁ ঠিকেই, কিন্তু অবগ হৈ পৰা নাই। মৌনতাৰ পোচাক পিন্ধি মই এতিয়া খুবেই ভাল পাওঁ, ভাল পাওঁ মই মৌনতা। পলক জপালেই যেন উদাসীন হৈ পৰোঁ, অকলশৰীয়া হৈ পৰোঁ। তুমি গুচি যোৱা বাটলে মই নিথৰ হৈ চাই লওঁ, কিজানিবা তোমাৰ ওঠত জিলিকি থকা মিঠা হাঁহিটি আকৌ এবাৰ দেখা পাওঁৱেই। দুচকুত এতিয়া মাথো মোৰ বেদনাৰ কলাচাই, বেদনাত কেতিয়াবা বুকুখন বৰকৈ বিষায় অ, ওলাবলৈ ধৰা চকুপানীখিনি বৰ কষ্টৰে বান্ধি ৰাখোঁ। প্ৰতিটো ৰূপালী সন্ধ্যাই এতিয়া উদাসীন, যাযাবৰী পৃথিৱীৰ পাগল অথবা বেকাৰ প্ৰেমিক বৰ্তমান মই। এতিয়া মই নিজকে তোমাৰ পৰা আঁতৰাই আনিছোঁ, মোৰ চকুৰ দুখৰ বন্যা তোমাৰ নামত, কলিজাৰ মৰম হৈ সদায় জিলিকি থাকিবা তুমি মোৰ হৃদয়ত। নিজম নিজম গধূলিবোৰত মোৰ মনটো সেমেকি উঠে। এতিয়া মই চাৰ্চ গেট নেহৰু পাৰ্ক যাবলৈ বন্ধ কৰিছোঁ, নেহৰু ফ্ৰণ্টৰ আড্ডা অথবা কটনৰ ফ্ৰণ্টত বহি আড্ডা দিবলৈ নাযাওঁ। হাৰ্টবিটৰ লগতে বুকুৰ বিষটোও বাঢ়ি যায়। এতিয়া মোৰ সন্মুখ ধূসৰ, ধূলিময়, অন্ধকাৰ। ফঙা হিয়া জোৰা দিবলৈ নোৱাৰিও এজাক আবতৰীয়া বিচ্ছেদৰ বাণে সকলো শেষ কৰি দিলে। তুমি সুখী হৈ ৰোৱা, এয়া মোৰ শুভকামনা। আনকি মই আজিকালি তোমাক চাবলৈ কটনৰ ছায়েন্স লাইব্ৰেৰীটোৰ কাষত মনে মনে ৰৈ নাথাকোঁ। কাৰণ তোমাক যেতিয়াই দেখা পাওঁ আন এজনৰ লগত, মোৰ বুকুখনত শোকে হেঁচা মাৰি ধৰে। মই উশাহখিনিও ল'ব নোৱাৰা হওঁ, নেদেখা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ, তুমি কুশলে থাকা, সুখী হৈ ৰোৱা, সুখী হৈ ৰোৱা।